নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, দেশৰ নিৰ্বাচন আয়োগৰ কাইলৈ বিয়লি লোকসভা নিৰ্বাচনৰ দিন ঘোষণা, বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা আৰম্ভ, সাংসদ আব্দুল খালেকৰ কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদ ত্যাগ, আম আদমী পাৰ্টী গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ, ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ লুৰিণ জ্যোতি গগৈক বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থিত্ব প্ৰদান, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ নিৰ্বাচিত উদ্যোগীসকলক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিত্তীয় অনুদান প্ৰদান, বিকাশ যাত্ৰাৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হোজাই কেইবাটাও প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু গুৱাহাটীত অনুষ্ঠিত পূব মণ্ডল ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত অসমৰ সাতগৰাকী খেলুৱৈ ছেমি ফাইনেলত প্ৰৱেশ। দেশৰ পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ সময়সূচী কাইলৈ ঘোষণা কৰা হ'ব। দেশৰ নিৰ্বাচন আয়োগে মুঠ 543টা লোকসভা সমষ্টিৰ বাবে হ'বলগীয়া এই অষ্টাদশ নিৰ্বাচনৰ বিস্তৃত সময়সূচী কাইলৈ বিয়লি 3 বজাত ঘোষণা কৰিব বুলি প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে নিৰ্বাচন আয়োগে পৰ্যায়ক্ৰমে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লয়। নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ জিলা পৰ্যায়ত প্ৰশাসনে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। ইপিনে ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে। শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ লগতে বিৰোধী দল কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, আম আদমী পাৰ্টীয়ে প্ৰচাৰ অভিযান চলাইছে। অসমতো শাসনাধিষ্ঠিত বিজেপিৰ লগতে কংগ্ৰেছ, আম আদমী পাৰ্টী আৰু বিজেপিৰ মিত্ৰজোঁট অসম গণ পৰিষদ আৰু UPPLয়ে নিৰ্বাচনী তৎপৰতা চলাইছে। লখিমপুৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ জয় নিশ্চিত কৰাৰ বাবে মন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি ধেমাজি জিলাৰ বিজেপিৰ নেতা আৰু মিত্ৰজোঁট গণশক্তি নেতাৰ সৈতে আলোচনাত মিলিত হয়। যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি যোৰহাটত নিৰ্বাচনী প্ৰচাৰ চলায়। ইপিনে বাক্সা জিলাৰ চিমলাত UPPLৰ এখন দলীয় সভা অনুষ্ঠিত হয়। সভাখনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক দলীয় কৰ্মীয়ে আদৰণি জনায়। বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে আজি কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিছে। সাংসদগৰাকী প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু তত্বাৱধায়কৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। ইপিনে আম আদমী পাৰ্টীয়ে বিৰোধী ঐক্যৰ স্বাৰ্থত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। গুৱাহাটীত আয়োজিত এখন সংবাদমেলত আজি দলটোৰ অসমৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই কয় যে দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ যুঁজত এয়া আম আদমী পাৰ্টীৰ সৰ্বোচ্চ ত্যাগ। তেওঁ লগতে কংগ্ৰেছ নেতৃত্ব ডিব্ৰুগড় আৰু শোণিতপুৰৰ পৰা প্ৰাৰ্থী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। আসন্ন লোকসভা নিৰ্বাচনৰ 13 নম্বৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আজি এখন সংবাদমেলত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই প্ৰকাশ কৰে। অসম জাতীয় পৰিষদৰ ৰাজনৈতিক পৰিক্ৰমা সমিতি বৰ্ধিত সভাই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দলৰ সভাপতি লুৰিণ জ্যোতি গগৈ সৰ্বসন্মতিক্ৰমে মনোনীত কৰে। সংবাদমেলত বিৰোধী ঐক্য মঞ্চৰ অন্তৰ্গত ৰাজনৈতিক দলসমূহে নিৰ্বাচনত শ্ৰীগগৈৰ প্ৰতি সহায় আৰু সমৰ্থন আগবঢ়োৱাৰ কথা ব্যক্ত কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পশ্চিমবংগৰ বৰ্ধমান লোকসভা সমষ্টিৰ অন্তৰ্গত নাৰীগাঁৱত অনুষ্ঠিত কৃষক সম্পৰ্ক অভিযানত অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰীদাসে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ হিতাৰ্থে গ্ৰহণ কৰা পি এম কিষাণ আঁচনিকে ধৰি কল্যাণকামী আঁচনিসমূহৰ জৰিয়তে লাভ কৰা সুবিধাসমূহৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। মন্ত্ৰীগৰাকী পশ্চিমবংগত আন কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। দেশৰ নৱনিযুক্ত নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধুৱে আজি কাৰ্যভাৰ গ্ৰহণ কৰে। ভাৰতীয় নিৰ্বাচন আয়োগে এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে নিৰ্বাচন সন্দৰ্ভত আয়োজিত এটা অনুষ্ঠানত নতুনকৈ নিযুক্তি লাভ কৰা নিৰ্বাচন আয়ুক্ত দুগৰাকীক আসন্ন ব্যস্ততাপূৰ্ণ 12টা সপ্তাহৰ বাবে আদৰণি জনায়। বিবৃতিটোত প্ৰকাশ পোৱা মতে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ 2024 বৰ্ষৰ লোকসভা নিৰ্বাচন পৰিচালনা কৰাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰস্তুত হ'বলৈ লোৱাৰ ঐতিহাসিক সময়ছোৱাত নিৰ্বাচন আয়ুক্ত দুগৰাকীয়ে নতুনকৈ কামত যোগদান কৰাটো মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে গুৰুত্বপূৰ্ণ হিচাপে অভিহিত কৰিছে। শ্ৰীকুমাৰে জানিবলৈ দিয়া মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাৰে গঠিত এখন পেনেলে কালি গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধুক নতুন নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ নিৰ্বাচিত উদ্যোগীসকলক আনুষ্ঠানিকভাৱে বিত্তীয় অনুদান প্ৰদান কৰে। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশ লৈ ডক্টৰ শৰ্মাই ষ্টাৰ্টআপ উদ্যোগীসকলক 11 কোটি টকাৰ বিত্তীয় অনুদান প্ৰদান কৰে। আনহাতে একেটা অনুষ্ঠানতে 7টা বৃহৎ সংস্থাৰ সৈতে মুঠ 2050 কোটি টকাৰ বিনিয়োগৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। ৰাজ্য চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ দ্বাৰা আয়োজিত হ'বলগীয়া এই অনুষ্ঠানত 6,500 গৰাকী উদ্যমী যুৱক যুৱতীক নিযুক্তি দিয়া হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহালে আজি জনতা ভৱনত বানমুক্ত গুৱাহাটী অভিযানৰ বাবে এখন উচ্চস্তৰীয় বৈঠকত সভাপতিত্ব কৰে। ৰেলৱে, অইল ইণ্ডিয়া, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগতে ৰাজ্য চৰকাৰৰ জলসম্পদ, লোক নিৰ্মাণ, গুৱাহাটী পৌৰ নিগম আদি বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্ৰী সিংহালে বৈঠকত বানমুক্ত গুৱাহাটী অভিযানৰ শেহতীয়া কাম কাজৰ পৰ্যালোচনা কৰে। ৰাষ্ট্ৰীয় ঘাইপথৰ জোৰাবাদ আৰু বৰাগাঁও অঞ্চলৰ লগতে মহানগৰীৰ কৃত্ৰিম বান প্ৰৱণ অঞ্চলসমূহৰ নলা নৰ্দমা পৰিষ্কাৰৰ কাম অব্যাহত ৰাখিবলৈ মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে। এইবাৰৰ বাৰিষাত মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰিবলৈ প্ৰতি 15 দিনৰ অন্তৰালত মিছন ফ্লাড ফ্ৰী পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিবলৈ তেওঁ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব তথা কামৰূপ মহানগৰ জিলাৰ আয়ুক্তক নিৰ্দেশ দিয়ে। আজি বৈঠকত গুৱাহাটী মেয়ৰ মৃগেন শৰণীয়া, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ লগতে বানমুক্ত গুৱাহাটী অভিযানৰ লগত জড়িত সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। আনহাতে আজি বিয়লি মন্ত্ৰী শ্ৰীসিংহালে গুৱাহাটীৰ পুশৰণীয়া মূল পথৰ জগদীশ এনক্লেভত গুৱাহাটী জল বোৰ্ডৰ দ্বাৰা মহানগৰী 20,000টা খোৱাপানী সংযোগ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে 2024 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত গুৱাহাটীৰ বেছিভাগ অঞ্চলতে খোৱাপানী সংযোগ প্ৰদানৰ লক্ষ্যত উপনীত হ'ব পৰা যাব বুলি তেওঁ আশাবাদী। লোকসভা নিৰ্বাচনৰ পাছতে অহা মে মাহত উত্তৰ গুৱাহাটী আৰু জুন মাহত দক্ষিণ গুৱাহাটী পানী যোগান প্ৰকল্প কাৰ্যকৰী হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰিখনক
বিকাশযাত্ৰাৰ অংশ হিচাপে আজি হুজাইত কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই হুজাইত নৱনিৰ্মিত ৰেলৱে উৰণ সেতু মুকলি কৰাৰ লগতে 127 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কঠিয়াতলী কামপুৰ যমুনামুখৰ পৰা ডবকালৈ যোৱা পথৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। জিলাখনৰ 268 কোটি টকা ব্যয় সাপেক্ষে অন্যান্য 6টা প্ৰকল্প উদ্বোধন কৰা হয়। ইপিনে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ধুবুৰী জিলাৰ বিলাচীপাৰা পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে। তেওঁ জিলাখনত 229 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া 69খন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰী পীযুষ হাজৰিকাই নগাঁও 3খন চৰকাৰী আঁচনিৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে নগাঁও নগৰৰ সমীপৰ সেনচুৱা আৰু খুটিকটীয়াত জলসম্পদ বিভাগৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া মথাউৰিৰ আধাৰশিলা স্থাপন কৰে। তেওঁ অনুসূচিত জনজাতি কল্যাণ সঞ্চালকালয়ৰ দ্বাৰা অনুমোদিত আন এখন আঁচনিৰো আধাৰশিলা স্থাপন কৰে। মন্ত্ৰী সঞ্জয় কিষাণে বিকাশযাত্ৰাৰ অংশ হিচাপে তিনিচুকীয়াত আজি কেহেং চাহ বাগিচা পথৰ দলং পকীকৰণ আঁচনিৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ইটাখুলিত নিৰ্মাণ হ'বলগীয়া আন এখন দলঙৰ পকীকৰণৰ কামৰ আধাৰশিলা স্থাপন কৰে। ইপিনে মন্ত্ৰী অজন্তা নেওগে গোলাঘাট জিলাৰ মক্ৰং চাহ বাগিচাত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে 3,08,00,000 ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভৱন আৰু মক্ৰং চাহ বাগিচাৰ অন্তৰ্গত প্ৰায় 3 কিলোমিটাৰ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশত পেট্ৰল আৰু ডিজেলৰ দাম হ্ৰাস হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে চৰকাৰৰ শলাগ লৈছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত এই সিদ্ধান্তৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখযোগ্য যে সমগ্ৰ দেশতে ইন্ধনৰ দাম প্ৰতি লিটাৰত 2 টকাকৈ হ্ৰাস কৰা হৈছে। এই নতুন নিৰ্দেশ আজি পুৱা 6 বজাৰ পৰা প্ৰযোজ্য হৈছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে সামাজিক মাধ্যমযোগে কৈছে যে ইয়াৰ ফলত উপভোক্তাসকল অধিক ব্যয় কৰিবলৈ সমৰ্থ হ'ব আৰু ডিজেল চালিত সামগ্ৰী কঢ়িওৱা 58,00,000 গধুৰ যান বাহন, 6 কোটি 4 চকীয়া আৰু 27 কোটি 2 চকীয়া বাহনৰ পৰিচালন ব্যয় হ্ৰাস পাব। সন্দিকৈ মহাবিদ্যালয়ত আজি দ্য ইনষ্টিটিউচন ইনোভেশ্যন কাউন্সিল এণ্ড IQAC উদ্যোগত বক্তৃতা অনুষ্ঠান আৰু মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত হয়। মিডিয়া এণ্ড ষ্টাৰ্টআপ ইনোভেশ্যন অপচনছ এণ্ড অপৰচুনিটিজ শীৰ্ষক বক্তৃতা অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ বাৰ্তা সম্পাদক মানৱ প্ৰতিম শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। মানৱ প্ৰতিম শৰ্মাই বক্তৃতা অনুষ্ঠানত গণমাধ্যমৰ ক্ষেত্ৰখনৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানটোৰ ছাত্র ছাত্রীর বিদ্যালয়খনের অধ্যক্ষ আর অধ্যাপক অধ্যাপিকা উপস্থিত থাকে। রাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ের আচার্য গুলাব সেন কাটারিয়ায় আজি গুৱাহাটী বিশ্ববিদ্যালয়ের 31 সংখ্যক সমাবর্তনত অংশগ্রহণ করে। রাজ্যপাল শ্রী কাটারিয়ায় ভাষণ প্রসঙ্গত 2047 চনের ভিতর ভারতক বিশ্বগুরু করার লক্ষ্যে ছাত্র ছাত্রী সকলক শিক্ষা আর জ্ঞানের বিশ্বজয়ী করবল আহ্বান জানায়। সমাবর্তনত ভারতের প্রযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটী কার্যবাহী সঞ্চালক রাজীব আহুজাই বিশিষ্ট অতিথি হিসাবে অংশগ্রহণ করে। ভাষণ প্রসঙ্গত আহুজাই ডিগ্রী লাভ করা সকল শিক্ষার্থী সমাজের রূপান্তরের স্বার্থত কাম করবল আহ্বান জানায়। আজির এই সমাবর্তনত 54,880 শিক্ষার্থীক ডিগ্রী আর ডিপ্লোমা প্রদান করা হয়। এই অনুষ্ঠানতে গণিতক জনপ্রিয় করার ক্ষেত্র বরঙনি আগবহা গণিতজ্ঞ ডক্টর তারকেশ্বর চৌধুরীক ডক্টর অব সায়েন্স ডিগ্রী সম্মানিত করা হয়। একদরে সংগীত শিল্পী রমেন বড়া আর দেশের প্রথম মহিলা মাউত পার্বতী বড়াক ডক্টর অব ফিলসফি সম্মান প্রদান করা হয়। ডক্টর বাবুলাল আহুজাই আজি বড়োলেন্ড বিশ্ববিদ্যালয়ের উপাচার্য হিসাবে কার্যভার গ্রহণ করে। ডক্টর আহুজাই পঞ্জীয়ক ডক্টর সুবুং বসুমতারী আর অন্যান্য অধ্যাপক সকলের উপস্থিতিত ভারপ্রাপ্ত উপাচার্য অধ্যাপক পি কে পাত্রর বিশ্ববিদ্যালয়ের উপাচার্য দায়িত্ব গ্রহণ করে। সদৌ বড়ো ছাত্র সন্থা আর বিশ্ববিদ্যালয়ের অধ্যাপক সকলে ডক্টর আহুজাক আদরণি জানায়। চিরাং জেলার বাসুগাঁও শহরত নির্মীয়মান 30 বিছনাযুক্ত চিকিৎসালয়খন আজি বিয়লি বিটিসির স্বাস্থ্য বিভাগের কার্যবাহী সদস্য অরূপ কুমার দে মুক্তি করে। চিকিৎসালয়খন মুক্তি করে সদস্যগাকে সংবাদ মাধ্যমের আগত প্রকাশ করে যে এই চিকিৎসালয়খনে বাসুগাঁও অঞ্চলের জনসাধারণক উন্নত চিকিৎসার সুবিধা প্রদান করব। আজি অনুষ্ঠানত বিটিসির স্বাস্থ্য সঞ্চালক ডাক্তর উমেশ ফাংচয় বিটিসির স্বাস্থ্যসেবা বিভাগের খতিয়ান দাঙি ধরার রাষ্ট্রীয় গ্রামীণ অভিযানের জড়িয়ে চিকিৎসালয়খন সক্রিয় করে তোলা হব বলে প্রকাশ করে। নাগালেন্ডত অহা 18 মার্চের হবলগিয়া তৃতীয় উত্তর পূব ক্রীড়া সমারোহত প্রায় 370 জনীয় একটা বৃহৎ দলে অংশগ্রহণ করব। প্রতিযোগিতাখনত অংশগ্রহণ করবল খেলুয়ে সকলক আজি কেন্দ্রীয় মন্ত্রী তথা অসম অলিম্পিক সংস্থার সভাপতি সর্বানন্দ সোনোয়ালে শুভেচ্ছা জ্ঞাপন করে। এইবার অসমে পদক জয় করার নতুন অভিলেখ গড়িব বলেও আশা প্রকাশ করে। তেওঁ কয় যে প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে খেলো ইন্ডিয়া আর টার্গেট অলিম্পিক পডিয়াম আঁচনির জড়িয়ে দেশের ক্রীড়া প্রতিভা বিকাশ তথা ক্রীড়াবিদক নতুন সুযোগ সুবিধা প্রদান করার পাছত এটা খেলো ইন্ডিয়াত পদক জয়ী খেলুয়েসলক কেন্দ্রীয় সরকারে চাকরি দিয়ার সিদ্ধান্ত গ্রহণ করেছে। রাজ্য সরকারেও রাষ্ট্রীয় ক্রীড়াত পদক বিজয়ী খেলুয়ক বিভিন্ন বিভাগত নিযুক্তি দিয়ে উৎসাহিত করে আছে বলে প্রকাশ করে। কেন্দ্র আর রাজ্য সরকারের এই পদক্ষেপে রাজ্যের যুবক যুবতীসলক ক্রীড়ার জড়িয়ে লক্ষ্যত উপনীত হওয়ার সপোন পূর্ণ করার আত্মনির্ভর করে তুলব বলে শ্রী সোনোয়ালে আশা প্রকাশ করে। গুৱাহাটীত অনুষ্ঠিত আর ই সি পূবমন্ডল রাষ্ট্রীয় মুক্তি প্রতিভা সন্ধানী বক্সিং প্রতিযোগিতার যুব আর এলিট শাখাত 7 খেলুয়ে সেমিফাইনেলত প্রবেশের পদক নিশ্চিত করেছে। প্রতিযোগিতাখনের আজি মহিলা এলিট শাখার লড়ার যুব শাখার কোয়ার্টার ফাইনেলত ফাইনেল অনুষ্ঠিত হয়। মহিলার এলিটর 52 কিলোগ্রাম ওজন শাখাত ভূপালীয়ে দিল্লির সিমরণক পরাস্ত করে সেমিফাইনেলত প্রবেশ করেছে। আন এগারী খেলুয়ে আরতীয়ে সতীর্থ প্রিয়া বসুমতারী পরাস্ত করে 57 কিলোগ্রাম ওজন শাখার সেমিফাইনেলত প্রবেশ করে। একই ওজন শাখার আন এখন কোয়ার্টার ফাইনেলত মঞ্জু বসুমতারিয়ে হারিয়ানার প্রীতিক পরাস্ত করে। ইপিনে লড়ার যুব শাখাত ওয়াইদুর রহমান, জুনাইদ আনন্দ, যুবরাজ যাদব আর নির্বাণ জ্যোতি গগৈ সেমিফাইনেলত প্রবেশ করেছে। গোয়ালপাড়া জেলার রায়ডাং রাজহুয়া খেলপথারত তিনদিনিয়া কার্যসূচীর অনুষ্ঠিত নিখিল রাভা ছাত্র সন্থা আর নিখিল রাভা মহিলা পরিষদের কেন্দ্রীয় অধিবেশনের আজি নিশা সামরণি পড়ব। আজি কার্যসূচীর অন্তিম দিনা পুয়া বর্ণাঢ্য কার্যসূচীর সাংস্কৃতিক শোভাযাত্রা উলিওয়ার বিয়লির ভাগলে অনুষ্ঠিত হওয়া মুকলি সভাত জাতি জনগোষ্ঠীর বিভিন্ন দল সংগঠনের ছাত্র সংগঠনসমূহর ভালে সংখ্যক নেতা উপস্থিত থাকে। সভাত রাভা হাসাং স্বায়ত্তশাসিত পরিষদের মুখ্য কার্যবাহী সদস্য টঙ্কেশ্বর রাভায় উদ্বোধনী ভাষণ প্রদান করব। এটা বাতৰি শেষ করার আগে প্রধান বাতৰি সমূহ আকবার পড়ি দিছো। দেশের নির্বাচন আয়োগের কাইলৈ বিয়লি লোকসভা নির্বাচনের দিন ঘোষণা, বিভিন্ন রাজনৈতিক দলের নির্বাচনী তৎপরতা আরম্ভ, সাংসদ আব্দুল খালেকর কংগ্রেসের প্রাথমিক সদস্য পদ ত্যাগ, আম আদমি পার্টির গুৱাহাটী লোকসভা সমষ্টির প্রার্থিত্ব প্রত্যাহার, ডিব্রুগড়ত জাতীয় পরিষদের লুৰিণজ্যোতি গগৈক বিরোধী ঐক্য মঞ্চের প্রার্থিত্ব প্রদান, মুখ্যমন্ত্রীর আত্মনির্ভরশীল অভিযানের নির্বাচিত উদ্যোগীসলক মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার বিত্তীয় অনুদান প্রদান, বিকাশ যাত্রার অংশ হিসাবে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার হুজাইত কেবিটর প্রকল্প উদ্বোধন, আধারশিলা স্থাপন আর গুৱাহাটীত অনুষ্ঠিত পূবমন্ডল রাষ্ট্রীয় বক্সিং প্রতিযোগিতার 7 খেলুয়ের সেমিফাইনেলত প্রবেশ। আমার এতিয়ার বাতৰি ইমানতে অন্ত পৰিছে।